ইয়াতে আছে নে গলি?
মই ষ্টেচন মই
ষ্টেচনত পহঁচি গলি
বস্তা ফচি আছো না ইয়াৰ আছো ট্ৰেইন আহিব এতিয়া
ক'ত
মৰিয়নি মৰিয়নি
তাৰপৰা কিয় উঠিছ
ৰাজধানী ডাইৰেক্ট
অ ৰাজধানী গেলা তই ধনী গেলা ইমান সৰু ৰুম এটা লৈ তাতে আছ আছন নাই কেলা
আৰাম
দাদা তই পইচা এনেকুৱা সাঁচিছ আমি আৰামত থাক না কেলা এই জীৱন নিজৰ আত্মাটো কিয় দুখ দিছ বে
দুখ নাই দিয়া তাৰে মানুহকিটা অলপমান চিনাকি হৈ গল
কাৰণে চিনাকি তো মটৰ চাইকেল খন লৈ যাব পৰা নাই তালে
নাই মই হেৰি কৰিব মই মায়ে কৈছে গোপালা চেঞ্জ কৰিম গব নগলে মায়ে কৈছে চেঞ্জ কৰিব লাগিব গোপালা ৰুমটো অলপমান ভাল ৰুমটো
মাৰে কব কিয় মাৰে কব লগা হৈছে মই কৈ আছো নহয়
অ
মাৰ আছে নেকি ওচৰত
আছে
দে
বেয়া কথা নকব
দে বেয়া কথা নকও ল'ৰাটো মহাকৃপণ হৈছে বুজি নাই সি মহাকৃপণ এটা একেবাৰে ফালতু ঘৰ এটা ৰুম এটা আছে সি ভালকে কিয় থাকিবলৈ নিজৰ তাক কচোন
ক'ত
তাক কচোন তাক ভাল ৰুম এটা লৈ পেলাই থাক সি এটা এনেকুৱা ফালতু ৰুমত আছে তাতে ই দুখত থাকে নাই যোৱা মই চব দেখি থাকো
সেইকাৰণে
মই কৈছো তোক লৈ যাওক তাতে তেতিয়াহে তই দেখা পাবি এইখন কেনেকুৱা জেগা
কি কৈছে বোলে ৰুম এটা
লৈ মোৰ জেগাতে আছে কিন্তু তোক কিয় নিব পৰা নাই আজি ডেৰ বছৰ হৈ গল
দুবছৰ
হল সেইকাৰণে মোৰ খং উঠি আৰু শুন এই ছোৱালীজনী বিয়া কৰাই দিয়া তাক বিয়াখন পাতি দে তেনেকা দিয়া ছোৱালী আছে নহয় মই আগতে তিনিখন বিয়া পাতি থৈছো যা ছোৱালী আছে গোলমুখীয়া ছোৱালী এজনী বামুণৰটো নাপাওঁ তাতে ক্ষত্ৰিয়হে এতিয়া গতিকে ক্ষত্ৰিয় ছোৱালী এজনী চা আৰু বিয়াখন পাতি দে তাক দেৰি নকৰিবি
হৈ
যাব তোৰ বিয়া
হৈ যাব ভাল এবছৰ আৰু এবছৰ দুবছৰ পিছত হৈ যাব লাগে আৰু
নাই এইবছৰতে হৈ যাব চিন্তা নকৰ যা ভালে ভালে যা
ঠিক আছে মই গৈ ফোন কৰিম
হৰিয়ম
হৰিয়ম তাৰপিছত